আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছে উৎপল কুমাৰ দাসে আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত দেশৰ ছখন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 58টা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন। বিয়লি 5 বজালৈ 57% অধিক ভোটাৰৰ ভোটদান। বৰ্ধিত তাপমাত্ৰাৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত জনজীৱন প্ৰভাৱিত। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে কাইলৈৰ পৰা কেইবাখনো জিলাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা। গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীৰ সালসলনি। তেৰত অনুষ্ঠিত IWS বিশ্ব যুৱ ভাৰোত্তোলন প্ৰতিযোগিতাত অসমৰ দেৱব্ৰত ভঁৰালীৰ স্বৰ্ণ পদক লাভ আৰু দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা ভাৰতৰ পি ভি সিন্ধুৰ মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগল শাখাৰ ফাইনেলত প্ৰৱেশ। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত দেশৰ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 58টা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন হৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ 14টা, হাৰিয়ানাৰ 10টা, বিহাৰ আৰু পশ্চিমবংগৰ 8টাকৈ, দিল্লীৰ 7টা, ওড়িশাৰ 6টা, ঝাৰখণ্ডৰ 4টা আৰু জম্মু কাশ্মীৰৰ 1টা সমষ্টি আছে। শেহতীয়া খবৰ অনুসৰি বিয়লি 5 বজা পৰ্যন্ত সামগ্ৰিকভাৱে 57.70% ভোটদান সম্পন্ন হৈছে। এই সময়ছোৱাত পশ্চিমবংগত 77.99%, ঝাৰখণ্ডত 61.41%, উত্তৰ প্ৰদেশত 52.02%, হাৰিয়ানাত 55.93%, বিহাৰত 52.24%, জম্মু কাশ্মীৰত 51.35%, দিল্লীত 53.73% আৰু ওড়িশাত 79.60% ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত মুঠ 889গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ইভিএমত আজি ৰাজনৈতিক ভাগ্য বন্দী হবলগীয়া বিজেপিৰ উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে মানেকা গান্ধী, ধৰ্মেন্দ্ৰ প্ৰধান, মনোহৰলাল খট্টৰ, মনোজ তিৱাৰী, বাসুৰী স্বৰাজ আদি। কংগ্ৰেছৰ উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে জিতেন্দ্ৰ সিং হুদা, কুমাৰী শৈলজা, ৰাজবাব্বৰ, কনহায়া কুমাৰ আদি। জম্মু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰী সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই সন্দৰ্ভত দিল্লীৰ পৰা আমাৰ সংবাদদাতা সিদ্ধাৰ্থ ভট্টাচাৰ্যই এইদৰে কয়।
আজি ৰাজধানী দিল্লীত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় আৰু এই ভোটগ্ৰহণত এতিয়ালৈকে প্ৰায় 55% লোকে ভোট প্ৰদান কৰিছে। আমি দ্বি পৰ্যায়লৈকে এই তথ্য সংগ্ৰহ কৰিছিলো আৰু দিল্লীৰ 7টাকৈ লোকসভা সমষ্টিৰ বাবে আজি এই লোকসভা নিৰ্বাচন সেই নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় আৰু বিশেষকৈ দিল্লীৰ চান্দনি চক, নৰ্থ ইষ্ট দিল্লী, ইষ্ট দিল্লী, নিউ দিল্লী, নৰ্থ ৱেষ্ট দিল্লী, ৱেষ্ট দিল্লী আৰু চাউথ দিল্লী এই 7টা লোকসভা সমষ্টিত এই যি ভোটগ্ৰহণ এই ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায় আৰু এইবাৰ এইকাৰণেই এই 7টা সমষ্টি যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে বিগত 2টা বছৰ 2014 আৰু 2019 দিল্লীৰ লোকসভাৰ 7টাকৈ সমষ্টি দখল কৰিছিল। ইয়াৰ বিপৰীতে এইবাৰ দেখিবলৈ পোৱা গৈছে যে যি লোকসভা নিৰ্বাচন এই নিৰ্বাচনৰ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীৰ ভিতৰতে 7টা সমষ্টিৰ 6টা সমষ্টিতে বিজেপিয়ে পূৰ্বৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়া নাই, 6টা সমষ্টি তেওঁলোকে প্ৰাৰ্থী সলনি কৰিছে। ইয়াৰ ভিতৰত চান্দনি চকত প্ৰবীণ খাণ্ডেৱালক তেওঁলোকে প্ৰাৰ্থিত্ব দিছে ভাৰতীয় জনতা পাৰ্টীয়ে। ইষ্ট দিল্লী যিটো লোকসভা সমষ্টি আছে তাত হৰ্ষ মালহোত্ৰাক দিছে, নিউ দিল্লীত বাসুৰী স্বৰাজক দিছে, সুষমা স্বৰাজৰ তেওঁ কন্যা। ইয়াৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে নৰ্থ ৱেষ্ট দিল্লীত যোগেন্দ্ৰ খাণ্ডলীয়া তেওঁক দিয়া হৈছে, ৱেষ্ট দিল্লীত কমলজিৎ শ্বেৰাৱত তেওঁক দিয়া হৈছে। ইয়াৰ লগতে দেখিবলৈ পোৱা গৈছে চাউথ দিল্লীত ৰামবীৰ সিং বিদুৰী তেওঁক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু ইয়াৰ বিপৰীতে নৰ্থ ইষ্ট যি দিল্লী সমষ্টি আছে তাত পূৰ্বৰ বিজয়ী প্ৰাৰ্থী মনোজ তিৱাৰী তেখেতকে প্ৰাৰ্থিত্ব দিয়া হৈছে। আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে যে আপ আৰু কংগ্ৰেছ তেওঁলোকে যুটীয়াভাৱে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু যি 7টা সমষ্টি আছে 7টা সমষ্টিৰ 3টা সমষ্টিত কংগ্ৰেছে নিজৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু ইয়াৰ বিপৰীতে 4টাকৈ সমষ্টিত আপে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ ভিতৰত চান্দনি চকত কংগ্ৰেছৰ জয়প্ৰকাশ আগৰৱাল, যি নৰ্থ ইষ্ট দিল্লী আছে তাত কানাইয়া কুমাৰ তেওঁ কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, নৰ্থ ৱেষ্ট দিল্লীত উদিত ৰাজ তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী আৰু ইয়াৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে আপে 4টা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিছে, ইষ্ট দিল্লীত কুলদীপ কুমাৰ তেওঁ আপৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, সোমনাথ ভাৰতী তেওঁ নতুন দিল্লী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে, ৱেষ্ট দিল্লীৰ পৰা মহাবল মিশ্ৰা তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছে আপৰ হৈ আৰু চাউথ দিল্লী সমষ্টিত আপৰ হৈ শ্ৰী শাহিৰাম পেহলৱান তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে এইবাৰ যথেষ্ট আকৰ্ষণীয় হোৱা দেখিবলৈ পোৱা গৈছে এই নিৰ্বাচনী যুঁজ। গতিকে যিহেতুকে 4 জুনত নিৰ্বাচনী ফলাফলসমূহ প্ৰকাশ পাব, নিৰ্বাচন ভোট গণনাৰ দিন ধাৰ্য কৰা হৈছে, গতিকে 4 জুনলৈ অপেক্ষা কৰিব লাগিব যে এইবাৰ আচলতে দিল্লীৰ যি 7টা সমষ্টি আছে সেই 7টা সমষ্টিত সেই ঘাঁহি কোনে মাৰিবলৈ সক্ষম হয়।
এয়া আছিল আমাৰ দিল্লী সংবাদদাতা সিদ্ধাৰ্থ ভট্টাচাৰ্য। পৰৱৰ্তী বাতৰিলৈ আহিছো। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰকাশ কৰা মতে কাইলৈৰ পৰা অহা 29 মে'লৈ ৰাজ্যৰ কেইবাখনো জিলাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কাইলৈ অসমৰ লগতে মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ কেইবাটাও স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। এই সময়ছোৱাত অসম আৰু ত্ৰিপুৰাৰ কোনো কোনো স্থানত গ্ৰীষ্ম প্ৰৱাহৰ সম্ভাৱনা আছে। অহা 27 মে'ৰ পৰা 29 মে'লৈ অসমৰ লগতে নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ ভালেকেইখন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে ৰাজ্যৰ বিভিন্ন স্থানত আজি পূৰ্বতকৈ তাপমাত্ৰা বৃদ্ধি পায়। বৰ্ধিত তাপমাত্ৰাৰ বাবে গুৱাহাটী মহানগৰীত যান বাহনৰ চলাচল হ্ৰাস পাইছে। গৰমৰ এই সময়ছোৱাত মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত শীতল পানীৰ চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আজি সামাজিক মাধ্যমযোগে ঘৰ, কাৰ্যালয়, বাণিজ্যিক প্ৰতিষ্ঠান আদিৰ সমীপত কৰ্তব্যৰত আৰক্ষীৰ লোকসকলক পানী যোগান ধৰিবলৈ ৰাইজলৈ আহান জনাইছে। লগতে শ্ৰীসিঙে আৰক্ষীৰ লোকসকলকো নিজাববীয়াকৈ খোৱা পানীৰ বটল লগত ৰাখিবলৈ অনুৰোধ জনাইছে। গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সালসলনি কৰা হৈছে। শোণিতপুৰ, হাইলাকান্দি, মৰিগাঁও, তিনিচুকীয়া, কাৰ্বি আংলং আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাঠদানৰ নতুন সময়সূচী নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি শোণিতপুৰ জিলাৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ পাঠদান পুৱা 7:30 বজাৰ পৰা আৰম্ভ হ'ব বুলি নিৰ্দেশনাযোগে প্ৰকাশ কৰা হৈছে। নিৰ্দেশনা অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদান দিনৰ 12 বজালৈ, মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান দিনৰ 12:30 বজালৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় দিনৰ 1 বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পাঠদান পুৱা 7:30 বজাত আৰম্ভ হ'ব। জিলাখনৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদান দিনৰ 11:15 আৰু উচ্চ প্ৰাথমিক শ্ৰেণীৰ পাঠদান দিনৰ 1:15 নিৰ্ধাৰণ কৰা হৈছে। একেদৰে জিলাখনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30 পৰা দিনৰ 1:55 ধাৰ্য কৰা হৈছে। তিনিচুকীয়া জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30 বজাৰ পৰা দিনৰ 12 বজালৈ আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30 বজাৰ পৰা দিনৰ 12:30 বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে জিলাখনত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30 বজাৰ পৰা দিনৰ 1:15 নিৰ্ধাৰণ কৰা হৈছে। ইপিনে কাৰ্বি আংলং জিলাৰ বিদ্যালয়সমূহত পুৱা 8 বজাত পাঠদান আৰম্ভ হ'ব। জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান দুপৰীয়া 12:30 বজালৈ, মাধ্যমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান দিনৰ 1 বজালৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান দিনৰ 1:30 বজালৈ নিৰ্ধাৰণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি জিলাখনৰ বিদ্যালয়সমূহৰ পাঠদান পুৱা 7:30 বজাত আৰম্ভ হ'ব। জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান দিনৰ 12 বজালৈ, মাধ্যমিক বিদ্যালয়ৰ পাঠদান দিনৰ 12:30 বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান দিনৰ 1 বজালৈ নিৰ্ধাৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে বিদ্যালয়সমূহক নিৰ্দেশসমূহ মানি চলিবলৈ আহান জনাইছে আৰু এই সময়ত হ'ব পৰা ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছে। যুৱ প্ৰজন্মৰ এচামৰ মাজত ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ লগতে সমাজ জীৱনত নেতিবাচক প্ৰভাৱ পৰাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ অধীনত বিভাগীয় অভিযানকাৰী দলসমূহে বৰ্তমানলৈকে 2,166 কোটি টকাতকৈ অধিক নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হৈছে বুলি অৱগত কৰে। ধুবুৰীৰ ৰামৰায়কুটি সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানীক এইবাৰৰ মাধৱদেৱ বঁটা প্ৰদান কৰা হৈছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 535 সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱৰ সৈতে সংগতি ৰাখি ঐতিহ্যমণ্ডিত সুন্দৰীদিয়া সত্ৰত যোৱা নিশা আয়োজিত এখন ধৰ্মালোচনা সভাত সত্ৰাধিকাৰগৰাকীক এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে সুন্দৰীদিয়া সত্ৰই প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে। ৰাজ্যৰ আন ভিন ভিন স্থানৰ লগতে বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ 535 সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি পৰে বুলি আকাশবাণীৰ বৰপেটা সংবাদদাতাই জানিবলৈ দিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আগ ধৰিব মানস প্ৰতিম শৰ্মাই। অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনীয়ে আজি গুৱাহাটী মহানগৰীৰ জালুকবাৰীত অভিযান চলাই নকল নোটেৰে সৈতে দুজন লোকক গ্ৰেপ্তাৰ কৰে। লোক দুজনৰ পৰা অভিযানকাৰী দলটোৱে 5,50,000 টকাৰ নকল নোট জব্দ কৰে। বিষয়টোৰ সন্দৰ্ভত আৰক্ষীয়ে লোক দুজনক সোধা পোছা অব্যাহত ৰাখিছে। দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষা কৰ্মী আৰু দলগাঁও থানাৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই যোৱা নিশা উদ্যানখনৰ পৰা এটা চোৰাং চিকাৰীক আটক কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া ভৱপুৰ গাঁৱৰ হুছেইন আলী নামৰ চোৰাং চিকাৰীটোৱে ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় হত্যাৰ চক্ৰান্ত কৰিছিল বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি ৰাজ্যৰ আন আন বনাঞ্চলসমূহতো চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। হেৰাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা তথা যোৰহাটৰ তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ যোগেশ্বৰ বৰাক আজি জংগ বাহাদুৰ ঠেঙাল ৰত্ন বঁটা প্ৰদান কৰা হয়। ঠেঙাল কছাৰী জনগোষ্ঠীৰ আত্মপ্ৰতিষ্ঠা আৰু জনগোষ্ঠীটোক একত্ৰিত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা জীৱনজোৰা অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক এই বঁটা প্ৰদান কৰা হয়। ঠেঙাল কছাৰী সাহিত্য সংস্কৃতি সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই আজি তিতাবৰৰ ঠেঙাল কছাৰী সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰে। অনুষ্ঠানত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে প্ৰকাশিত ডঃ যোগেশ্বৰ বৰাৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। পেৰুত অনুষ্ঠিত আই ডব্লিউ এফ বিশ্ব যুৱ ভাৰোত্তোলন প্ৰতিযোগিতাত অসমৰ ডিব্ৰুগড় জিলাৰ দেৱব্ৰত ভৰালীয়ে স্বৰ্ণ পদক লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে। 73 কেজি শাখাৰ স্নেপছত 136 কেজি আৰু ক্লিন এণ্ড জাৰ্কত 160 কেজি উত্তোলন কৰি ভৰালীয়ে এই সাফল্য অৰ্জন কৰিছে। যুৱ ভাৰোত্তোলকৰ দলটোৰ মুখ্য প্ৰশিক্ষক ৰূপত অসমৰ অলকেশ বৰুৱাই নেতৃত্ব প্ৰদান কৰিছে। দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা ভাৰতৰ পি ভি সিন্ধুৱে মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱালালামপুৰত আজি অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন ছেমি ফাইনেলত তাৰকা খেলুৱৈগৰাকীয়ে বিশ্বৰ 20সংখ্যক স্থানৰ খেলুৱৈ থাইলেণ্ডৰ বুছানন অংবাম ৰুংফানৰ বিৰুদ্ধে প্ৰথমটো ছেটত 13-21 ব্যৱধানত পৰাজিত হোৱাৰ বিপৰীতে পৰৱৰ্তী দুয়োটা ছেটত 21-16 আৰু 21-12 ব্যৱধানত জয়লাভ কৰি চূড়ান্ত পৰ্যায়ত স্থান নিশ্চিত কৰে। কাইলৈ হ'বলগীয়া প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত সিন্ধু চীনৰ জি ই ৱাঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৱাঙে ছেমি ফাইনেলত ই মান ঝাঙক 21-9, 21-11 ব্যৱধানত পৰাস্ত কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত কাইলৈ ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত কাইলৈ সন্ধিয়া 7 বজাত খেলখন আৰম্ভ হ'ব। উল্লেখযোগ্য যে ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা একেখন ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক 36 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। 77 সংখ্যক কা চলচ্চিত্ৰ মহোৎসৱৰ আনচাৰ্টিন ৰিগাৰ্ড প্ৰাইজ শিতানত ভাৰতীয় অভিনেত্ৰী অনাসূয়া সেনগুপ্তালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আগবঢ়োৱা হৈছে। তেওঁ দ্য ষ্টেইনলেছ ছবিত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। অনাসূয়াই বুলগেৰিয়াৰ চলচ্চিত্ৰ নিৰ্মাতা কনষ্টেণ্টিন বুজানোভ পৰিচালিত ছবিখনত ৰেণুকাৰ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে শ্যাম বেনেগালৰ মন্থন ছবিখনে চলচ্চিত্ৰ মহোৎসৱত বিশেষ প্ৰদৰ্শনী লাভ কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা 4 জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 9:15 পৰা অব্যাহত থাকিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত দেশৰ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 58টা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন। বিয়লি 5 বজালৈ 57% অধিক ভোটাৰৰ ভোটদান। বৰ্ধিত তাপমাত্ৰাৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত জনজীৱন প্ৰভাৱিত। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে কাইলৈৰ পৰা কেইবাখনো জিলাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা। গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সাল সলনি। পেৰুত অনুষ্ঠিত আই ডব্লিউ এফ বিশ্ব যুৱ ভাৰোত্তোলন প্ৰতিযোগিতাত অসমৰ দেৱব্ৰত ভৰালীৰ স্বৰ্ণ পদক লাভ। আৰু দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা ভাৰতৰ পি ভি সিন্ধুৰ মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগল শাখাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।